Good morning. Itu Akashvani Koima. Pujulaga Nagamis Kobor Puriaze. Akamdong. India aru Germany majote bilateral relationship borabole karne green hydrogen para lugina innovation aru technology laga kisiman MOUs aru agreements sign kurisyon. Itu MOUs aru agreements tohile New Delhi te delegation level batchit pichite Prime Minister Narendra Modi aru German Chancellor Olaf Scholz laga akete exchange kurisyon. Joint press statement te Prime Minister Modi para Ukraine aru West Asia te chuli thakia jagrat te shanti anibole opor mon dia to janaishe tai kushi ki itu larai to India aru Germany karne chinta kuribole laga mamla ase aru India laga babna to inega diktari to larai kuria parahi thik kuribo na paribo tai laga khotare German Chancellor Olaf Scholz para Germany aru India laga majote strategic partnership opor janaishe Scholz para kushi ki itu duita desh pi innovation mobility aro sustainability logot bori ase deputy chief minister tr zilang para kushiki nagaland goods and services tax gst para bishi faida paise aro state te puila tax regime para sales tax revenue te dangor improvement dikhi paise gst para india laga indirect taxation te dangor bodli anise aro compliance bi aram kurise Tai para itu, jua kali chumukite mate GST refresher training cum stakeholders meet 2024 laga closing function te kuigina thagise. Tai kushi ki tax devolution aro post devolution revenue deficit grants juntu Nagalente center para ahe itu hotai somoy state laga affairs khan chola bole dorkari thaki ase. Zilang para state tax department ke fact registration aro tax para Pola bole fact invoice karne generate kuria hata bole karne adhar best biometric authentication kuri bole sabse pula state majote ekta hua opor kushi pa janaise tai arobi kushi ki sarkar para sob liable dealers ke gst system te ahikina aro state te tax evasion hataikina tax base to dangor kuri bole kam kuri ase jilang bara arobi tax officials khanke hoshar thakibole aro transparency aro accountability logot effective tax administration to pakka kuribole onurodh korise chief justice of india dr justice dy chandrachud para kushiki disabilities thakia manukhan nimite court accessible kuribole kisiman upay ani ase akashvani news logot ekta exclusive interview de tai para supreme court te speech aro hearing diktari thakia lawyers karne sign language interpreters ani bole laga sobse puila initiative lua opor janaise dr chandrachud para তাই আকাশবাণীতে একটা প্রোগ্রাম প্রেজেন্টার ইনেগা কাম করিয়া লাগা দিন সময় ইয়াদ করি কিনা জানাইছে গভর্নমেন্ট হায়ার সেকেন্ডারি স্কুল নকলাক লাগা গোল্ডেন জুবলি কুশিমানা গোল্ডেন লেগেসি লাগা থিম আন্ডারে যা কালি নকলাকতে মানাই কিনা থাকিছে এমএলএ পি লঙ্গনপাড়া জি এস 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 নকলাক লাগা টিচার্স স্টাফ আর স্টুডেন্টস খানকে ইতু দরকারি থাকিয়া মাইলস্টোন পৌঁছি বলে পারিয়া ওপর খুশি সালাম জানাইছে তাই পাৰা আৰবি ইটো পাইনিয়ার্স খান যোন পাৰা ইটো ইনষ্টিটিউচনতে এতিয়া লগা ষ্টেটাছ আৰু ইনেগা লেভেলতে ডাঙৰ কৰি দিয়া ওপৰ মান কৰিছে তাই কৈছে কি টিচিং তো এটা নবল প্ৰফেশ্যন আছে যোনটো পাৰা একজন কে কমিউনিটিজ খান কি আৰু ছচাইটিকে ঠিক বনাবলৈ এটা ডাঙৰ হিচা লয় শ্ৰীলংগন পাৰা টিচাৰ্ছ ষ্টাফ আৰু ষ্টুডেণ্টছ আৰু কিছুমান ষ্টেক হোল্ডাৰ্ছ খানকে তাইখান নিজৰ কাম উঠাবলৈ আৰু একেলগত মিলি কিনা স্কুল লগা ভাল নাম ৰাখিবলৈ আৰু মানুহখান লগা বিশ্বাস পাবলৈ অনুৰোধ কৰিছে পাৱাৰ ডিপাৰ্টমেণ্ট নাগালেণ্ড পাৰা এৰিয়াতে লাগিয়া মেইণ্টেনেন্স কাম কৰিবলৈ কাৰণে ষ্টেট লগা কোনোবা ডিষ্ট্ৰিক্টছ খানতে আজি আৰু কালি দিন পাৱাৰ আউটেজ থাকিবলৈ অপৰ মানুহখানকে খবৰ জনাইছে কোহিমাতে ইটো আউটেজ পৰা অক্টোবৰ 26 আৰু 27 দিন 9 AM আৰু 4 PM মাজতে বিশি কলনিজ আৰু বস্তি খানতে এফেক্ট হ'ব ইটো ইণ্টাৰাপশ্যনটো হ'লে নিউ ছেক্ৰেটেৰিয়েট এৰিয়াতে 33 KV লাইন যোনটো কেপিটেল কমপ্লেক্সতে নাগালেণ্ড ষ্টেট এমাৰজেঞ্চি অপাৰেশ্যন চেণ্টাৰ লগা চলি থাকিয়া কনষ্ট্ৰাকশ্যন লগা হিচা আছে তাতে মেইণ্টেনেন্স কাম থাকিবলৈ কাৰণে হোৱা আছে এফেক্ট হোৱা জেগাখনটো হ'লে মিৰিমা বস্তি তিজামা বস্তি CMRC নাগালেণ্ড এছেম্বলি কমপ্লেক্স আৰু পেজোচা ইটোহান আছে আৰু বি জানকাৰীৰ কাৰণে এক্সিকিউটিভ ইঞ্জিনিয়াৰ শিলতি লংকমাৰকে 9856070292তে কণ্টেক্ট কৰিবলৈ পাৰিব ইটোৰ লগতে একটা দুসৰা পাৱাৰ আউটেজ ডিমাপুৰ চুমুকী ডিমা নিউলেণ্ড আৰু পেৰেণ ডিষ্ট্ৰিক্টে 6 AM পৰা 9 AM তাক আজি দিন এফেক্ট হ'বলৈ আছে ইটো শ্বাটডাউন পৰা নাগাৰ্জন চাব ষ্টেচনতে 132 KV বাছ বাৰ ছুইচ য়াৰ্ড ইকুইপমেণ্ট আৰু পাৱাৰ ট্ৰান্সফৰ্মাৰ্ছ খান লগা ৰুটিন মেইণ্টেনেঞ্চ কৰিবলৈ পাৰিব আজি পুজোৰ লগা নাগামিজ খবৰ ইয়াতে শেষ কৰি আছে শুনীয়া মানুহখন চবকে ভাল দিন জনাই আছে